এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ ছয়দিন। ইতিমধ্যে শাসক বিৰোধী উভয় পক্ষই নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিটিআৰৰ জিলাকেইখনত প্ৰচাৰ অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেইবাগৰাকীও মন্ত্ৰী, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বই প্ৰচাৰ তীৱতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ আৰু চিৰাঙত জনসভাত ভাগ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে 19 নম্বৰ থুৰিবাৰী পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়ৰ হৈ উলুবাৰী ৰাজহুৱা খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাতো অংশগ্ৰহণ কৰে।
বিটিচি বিধানসভাৰ ইলেকচন নহয় বা এম পি ইলেকচনো নহয়, বিটিচি আমাৰ নিজৰ ইলেকচন। গতিকে ইয়াত কোনো বিশেষ পৰম্পৰা একো নাই, স্পীকাৰে নিজে যি ভাবে সেইটোৱে। ইয়াত আৰু কোনো আইন বা বেলেগ কোনো একো নাই। যদি বিধানসভা বা লোকসভা নির্বাচন হয় স্পিকারে ক্যাম্পেইন নকরে, কিন্তু এইটো যেহেতু বিটিসির ইলেকশন কোনো নিয়ম নাই।
মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈ তামোলপুৰ জিলাৰ নাগৰিজুলি পৰিষদীয় সমষ্টিৰ কাউলিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। এই উপলক্ষে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সন্ধিয়া সভাস্থলী পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয়। বাক্সা জিলাৰ 20 নম্বৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ ঘোঁৰামৰাত এ আই ইউ ডি এফৰ প্ৰাৰ্থী কুৰপান আলীৰ হৈ বিধায়ক মজিবুৰ ৰহমানে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বঙাইগাঁও জিলাৰ 3টা বিধানসভা সমষ্টিত বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। শিশু আৰু 18 বছৰৰ তলৰ কিশোৰ কিশোৰীক চিকিৎসা সেৱা আৰু ৰোগ সম্পৰ্কীয় পৰামৰ্শ আগবঢ়োৱাৰ উদ্দেশ্যে এই স্বাস্থ্যমেলা অনুষ্ঠিত হ'ব। বঙাইগাঁও জিলা স্বাস্থ্য সেৱাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডঃ বলেন্দ্ৰ নাৰায়ণ ডেকাই সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে। এই বৃহৎ স্বাস্থ্যমেলাত 50ৰো অধিক ৰোগৰ চিকিৎসক তথা বিশেষজ্ঞসকলে ৰোগ সম্পৰ্কীয় পৰামৰ্শ আগবঢ়াব বুলি ডাঃ ডেকাই মন্তব্য কৰে। অহা 18 ছেপ্টেম্বৰত উত্তৰ বঙাইগাঁও উচ্চ বিদ্যালয়ৰ প্ৰাংগণত, 10 অক্টোবৰত অভয়াপুৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ লগতে 16 অক্টোবৰত লেংটিচিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃহৎ স্বাস্থ্যমেলা অনুষ্ঠিত হ'ব। আনহাতে সেৱা হি সমৰ্পণ সেৱা সপ্তাহ উপলক্ষে অহা 17 ছেপ্টেম্বৰত জিলাখনৰ চিলাৰাই ইনডোৰ ষ্টেডিয়ামত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে বুলিও যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে কয় যে 22 ছেপ্টেম্বৰত জিলাখনৰ 3টা বিধানসভা সমষ্টিত 100গৰাকীকৈ যক্ষ্মা ৰোগীক নিক্ষয় মিত্ৰই পুষ্টিকৰ আহাৰ প্ৰদান কৰিব। শ্ৰীভূমি জিলা কংগ্ৰেছ সমিতিৰ উদ্যোগত আজি শ্ৰীভূমি চহৰৰ ইন্দিৰা ভৱনত 41 সংখ্যক মহিলা কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। সভাত অংশগ্ৰহণ কৰি জিলা কংগ্ৰেছৰ সভাপতি তাপস পুৰকায়স্থই কয় যে কংগ্ৰেছ দলে মহিলাসকলক সদায় সন্মান প্ৰদান কৰি আহিছে। আজিৰ অনুষ্ঠানত সাংস্কৃতিক কাৰ্যসূচীও প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন জিলাত এই দিৱস পালন কৰা হৈছে। বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী বীৰেন্দ্ৰনাথ পাটগিৰিৰ অভিনন্দন গ্ৰন্থ জীৱন নদীৰ মোহনাত আজি উন্মোচন কৰা হয়। শিক্ষাবিদগৰাকীৰ 86 সংখ্যক উপজা দিনৰ সৈতে সংগতি ৰাখি উন্মোচন কৰা এই গ্ৰন্থখন বজালীৰ বিশিষ্ট লেখক লক্ষ্মী দাসে সম্পাদনা কৰিছে। শিক্ষাবিদ পাটগিৰি বজালীৰ বামাখাটাৰ ইন্দ্ৰাপাৰাৰ বাসগৃহত অনুষ্ঠিত এটা অনুষ্ঠানত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ যোগেশ কাকতিয়ে উন্মোচন কৰে। সদ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে আজি ডিব্ৰুগড় মহানগৰীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। চাহপাতৰ ন্যূনতম মূল্যৰ দাবীত ক্ষুদ্ৰ চাহ খেতিয়কসকলে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। আন কেইবাটাও সমস্যা সমাধানৰ দাবীৰে চাহ খেতিয়কসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত জিলাখনৰ 1000ৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়কে অংশগ্ৰহণ কৰে। এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি আবুধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত গ্ৰুপ এৰ এখন খেলত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ ওমানৰ মুখামুখি হৈছে। টছত জিকি ওমানে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেট ধৰি ইউ এ ইয়ে ওমানক 173 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে ওমানে 18 অভাৰ 4টা বলত 130 ৰাণ কৰি খেলি আছে। প্ৰতিযোগিতাৰ আন এখন খেলত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত গ্ৰুপ এৰ আন এখন খেলত শ্ৰীলংকা হংকঙৰ মুখামুখি হৈছে। আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে হংকঙে 15 অভাৰ 4টা বলত 3টা উইকেট হেৰুৱাই 118 ৰাণ কৰি খেলি আছে। প্ৰতিযোগিতাত ভাৰত কাইলৈ হংকঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05